হেল্ল' হয় পুনম খাটোৱালৰ নাম্বাৰ হয়নে এইটো?
পুনম খাটোৱালৰ নাম্বাৰ হয় ছাৰ, ভালদিনে কৈ আছো ছাৰ।
হয়, মই কিছাৰ্থাস হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলোঁ তেখেতক। তেখেতে যোৱা জানুৱাৰী মাহত কিছাৰ্থকৰ ফালৰ পৰা তেখেতৰ ফোনত টেলিগ্ৰাম নামৰ এটা এপ ডাউনলোড কৰিছিলে আৰু তাতে কিছুমান অধ্যায় পঢ়িছিলে সঞ্চয় পেঞ্চন লোন আদিৰ ওপৰত, আৰু এখন ফৰ্মো ফিল আপ কৰিছিলে ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি। সেই ফৰ্মখনত তেখেতক কিছুমান তথ্য আধৰুৱা হৈ আছে, গতিকে আধৰুৱা তথ্যখিনি ল'বলৈ আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে জনাবলৈ তেখেতক ফোন কলটো কৰা হৈছিলে। হয়, তেখেতৰ বয়স 32।
হয়,
তেখেতৰ পৰিয়াল কেইজন? আপোনাৰ নামটো আৰু আপোনাৰ বয়সটো জনাব।
36 হ'ব, 36 হ'ব। নাম কি? চন্দন ঘটোৱাল।
চন্দন, আচ্ছা। আপোনাৰ পৰিয়াল কেইজন?
পৰিয়াল আমি
কেইজন? হেল্ল'
পাঁচজন আছো, পাঁচজন।
আচ্ছা আচ্ছা, আপোনাৰ ল'ৰা ছোৱালী?
ল'ৰা এগৰাকী।
হয়, ল'ৰাজনৰ নামটো জনাব আৰু বয়সটো জনাব।
তুষব ঘটোৱাল।
আপোনালোকে খেতি বাতি কৰে নে?
খেতি বাতি নাই,
খেতি বাতি নকৰে। এনে মাহৰ আপোনালোকৰ ইনকামটো কিমান মান হয় বাৰু? 6-7 হাজাৰ মান হয়নে এটা মাহৰ ইনকাম? আৰু আপোনাৰ এইখিনি খৰচ পাতি কৰাৰ পিছত সঞ্চয় কৰিবলৈ 1000 মান কিবা ৰৈ যায় নে? আচ্ছা ঠিক আছে, মই আপোনাৰ এতিয়া কেইটামান বেংকিং প্ৰডাক্টৰ বিষয়ে সুধিম, আপুনি যদি জানে জানো বুলি ক'ব, আৰু যদি জানিব বিচাৰে তেনেহ'লে মোক সুধিব পাৰিব। আপোনাৰ বেংকৰ একাউণ্ট আছে, এটিএম কাৰ্ড, চেকবুক এইবোৰৰ বিষয়ে জানে নে? ঠিক আছে, আৰু গুগল পে, ফোন পে এইবোৰৰ বিষয়ে জানে নে? আয়ুষ্মান কাৰ্ডখন বনাইছে নে? বনাইছে, ঠিক আছে। মই আপোনাৰ ৰেকাৰিং একাউণ্ট আৰু PPF একাউণ্টৰ বিষয়ে অকণমান বুজাই দিছোঁ। আপোনাৰ এতিয়া যিটো নৰ্মেল ছেভিং একাউণ্ট আছে, সেই একাউণ্টত আপুনি পইচা পাতি জমা কৰে, জমা কৰিলেও তাৰ পৰাতো কোনো ধৰণৰ সুত নাপায় ন? কিন্তু আপুনি সেই বেংকতে যদি আপুনি ৰেকাৰিং বুলি একাউণ্ট এটা খোলে, তাতে আপুনি মাহত আপুনি মিনিমাম 100 টকাৰ পৰা জমা কৰিব পাৰে, আৰু 100 টকাৰ পৰা জমা কৰিলে তাত আপুনি এটা সুত লাভ কৰিব পাৰে প্ৰতি 3 মাহৰ মূৰে মূৰে, আৰু প্ৰতি বছৰে বছৰে আপুনি ৰেকাৰিঙত এটা সুত লাভ কৰিব পাৰে। আৰু ৰেকাৰিংটো আপোনাৰ প্ৰতি মানে ৰেকাৰিংটো মিনিমাম আপুনি 2-3 বছৰৰ পৰা মেক্সিমাম আপুনি 10 বছৰৰ কাৰণে কৰিব পাৰে। গতিকে আপোনাৰ সুবিধা অনুযায়ী আপুনি এইটো বেংকতো কৰিব পাৰে বা পোষ্ট অফিচতো কৰিব পাৰে। আপোনাৰ এতিয়া ল'ৰাজন যিটো সৰু হৈ আছে, তাৰ নামত আপুনি ৰেকাৰিং একাউণ্ট এটা হ'লেও খুলি থ'ব পাৰে, বেংকে হওক বা পোষ্ট অফিচতে হওক।
আৰু
ৰেকাৰিং RD একাউণ্ট বুলি কয়। হয়, আৰু এটা আছে PPF বুলি, এইটো পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বুলি কয়। PPFত আপুনি মিনিমাম 500 টকাৰ পৰা জমা কৰিব পাৰে, আৰু সেইটো আপুনি আপুনি মাহে মাহেও জমা কৰিব পাৰে, বা আপোনাৰ হাতত যদি কেতিয়াবা পইচা অকণমান বেছিকৈ আহি যায়, সেই পইচাখিনিও ডাইৰেক্ট আপুনি PPFত জমা কৰিব পাৰে। আৰু PPFৰ যিটো আপোনাৰ সুত আছে, সুতটো প্ৰতি মাহে মাহে আপুনি লাভ কৰিব পাৰে। আৰু PPFত বৰ্তমান যিটো সুতৰ হাৰ আছে, সেইটো 7.1 চলি আছে, গতিকে আপুনি এইটো বেংকতো খুলিব পাৰে বা পোষ্ট অফিচতো খুলিব পাৰে, আপোনাৰ সুবিধা অনুযায়ী এইটো খুলি থ'ব পাৰিব। আৰু PPFটো 15 বছৰৰ কাৰণে মেক্সিমাম কৰিবই লাগে। আৰু দুটামান চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনিৰ বিষয়ে জনাই থৈছোঁ। এটা আছে আপোনালোকৰ চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনি, এটা হৈছে আপোনালোকৰ জীৱনজ্যোতি বীমা আৰু এটা হৈছে সুৰক্ষা বীমা। জীৱনজ্যোতি বীমাটোত আপুনি বছৰি 436 টকাকৈ জমা কৰিব লাগে, আৰু যিটো আমাৰ সুৰক্ষা বীমা, সুৰক্ষা বীমাটো বছৰি মাত্ৰ 20,000 জমা কৰিব লাগে। আৰু জীৱন জ্যোতি বীমাটো আপোনালোকৰ এক্সিডেণ্ট মানে ডেথ ইঞ্চুৰেঞ্চ হয়, মানে যাৰ নামতে কৰে, তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি বেমাৰ কাৰণে কিবা হয়, চিকিৎসাৰ কাৰণে 1,00,000 টকাৰ এটা মানে জীৱন জ্যোতি বীমাটো মানে আপোনালোকৰ ডেথ ইঞ্চুৰেঞ্চ, মানে যাৰ নামত খোলে তেখেতৰ মানে মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালে 2,00,000 টকাৰ এটা সাহায্য লাভ কৰিব পাৰে। সুৰক্ষা বীমাটো আপোনালোকে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ, এইটো আপোনাৰ যাৰ নামতে কৰে, তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি ভঙা ধৰণৰ কিবা হয়, চিকিৎসাৰ কাৰণে 1,00,000 টকাৰ সাহাৰ্য পায়। আৰু যদি দুটা অংগ নষ্ট হয় তেনেহ'লে 2,00,000 টকাৰ এটা সাহাৰ্য পায়। আৰু ধৰি লওক কোনোবা এজন ব্যক্তিয়ে দুইটা আঁচনিয়ে গ্ৰহণ কৰিছে, তেখেতৰ মৃত্যু হৈ গ'ল, তেতিয়াহ'লে তেখেতৰ পৰিয়ালে 2,00,000 টকা মানে 2,00,000, 2,00,000, 4,00,000 টকাটো দুইটা আঁচনিৰে পইচাটো লাভ কৰিব পাৰে। হয়, চৰকাৰী আঁচনি হয় এইটো। এইটো আপুনি বেংকত গৈ খুলিব পাৰে, আপোনাৰ যিটো বেংকতে একাউণ্ট আছে তাতে আপোনাক ফৰ্ম দিয়ে, সেই ফৰ্ম ফিল আপ কৰি ছাবমিট কৰি দিলে আপোনাৰ বছৰি বছৰি 436 টকা আৰু 20 টকা দুয়োটা পইচা কাট খাই কাট খাই গৈ থাকিব বেংক একাউণ্টৰ পৰাই। সেইটো এইটো আপুনি এক্সট্ৰাকে গৈ আকৌ দিব নালাগে, আপোনাৰ সেই বেংক একাউণ্টৰ পৰা কাট খাই গৈ থাকিব। আৰু পি এম কিষাণৰ পইচাটো পায় নে আপোনালোকে? এইটো কাৰণে এপ্লাই কৰিব পাৰে, মানে পি এম কিষাণৰ কাৰণে। ইয়াত আপোনাৰ নিজা নামত মাটি যদি 7 বিঘাতকৈ কম আছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত আপোনাৰ বছৰত মানে 6,000 টকাকে দিয়ে এটা পৰিয়ালক। হয়, এইটো বেংকত কৰিব পাৰে, নহ'লে অনলাইন, আজিকালি চি এছ চি চেণ্টাৰ আছে নহয় কিছুমান, সেই চেণ্টাৰসমূহত গৈতো আপুনি অনলাইন এপ্লাই কৰিব পাৰে চি এছ চি চেণ্টাৰত। হয়, আৰু দুটা মই আপোনাক লোনৰ বিষয়ে জনাই থৈছোঁ, এটা হৈছে আপোনাৰ মুদ্ৰা লোন, এটা হৈছে কে চি চি লোন। মুদ্ৰা লোনটো সৰু সুৰা ব্যৱসায় কৰিবৰ কাৰণে ল'ব পাৰে, আৰু যিটো আপোনাৰ কে চি চি লোন সেইটো খেতি বাতি কৰিবৰ কাৰণে ল'ব পাৰে। মুদ্ৰা লোনত আপোনাৰ 50,000 পৰা 10,00,000লৈকে কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে, আৰু যিটো কে চি চি লোন সেইটো 1,60,000লৈকে কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ কে চি চি লোনটো 5 বছৰৰ মূৰে মূৰে ৰিনিউ কৰি থাকিব লাগে। প্ৰথম 5 বছৰত আপোনাৰ লোনৰ পৰিমাণখিনি ভালদৰে দিলে আপোনাৰ নেক্সট 5 বছৰত লোনৰ পৰিমাণৰ 10% চৰকাৰৰ ফালৰ পৰা দি দিয়ে, বাকী 3 বা 4% থাকি যায়, সেইখিনি আপুনি নিজৰ ফালৰ পৰা দিব লাগে। আপুনি এই লোনকেইটাৰ বিষয়ে কিবা যদি তথ্য বুজি পোৱা নাই বা আৰু ভালদৰে জানিব বিচাৰে তেনেহ'লে আপোনাৰ টেলিগ্ৰাম এপত এটা টোল ফ্ৰী নাম্বাৰ আছে, সেই নাম্বাৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ওচৰত বেংকৰ বিষয়া আছে কেইজনমান, তেখেতসকলে আপোনাক ফোনতে তথ্যখিনি আৰু ভালদৰে বুজাই দিব পাৰিব। আপুনি এই নাম্বাৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰিব।
ঠিক আছে, ধন্যবাদ।
ঠিক আছে বাৰু, ধন্যবাদ।